গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন কৰে। তেওঁ কয় যে বিগত 10 বছৰে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক উন্নয়নৰ অনুঘটক হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰি আহিছে। তেওঁ কয় যে তৃতীয়টো কাৰ্যকালৰ বাবে জনসাধাৰণে তেওঁৰ নেতৃত্বৰ চৰকাৰক অৰ্পণ কৰা দায়িত্ব তেওঁ দায়বদ্ধতা বৃদ্ধি কৰাৰ লগতে দেশক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ সংকল্পক শক্তিশালী কৰি তুলিছে। দেশৰ চৰকাৰৰ অৰ্থ সামৰ্থ সমৰ্পণ আৰু সংকল্পৰ নতুন শক্তি বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাবে সময়ৰ কোনো সীমাবদ্ধতা থাকিব নোৱাৰে। দেশৰ বাবে প্ৰতি মুহূৰ্ততে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যোৱাৰ বাবে এই কাৰ্যালয়ে দায়বদ্ধ বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে দৃঢ় সংকল্প আৰু সমৰ্পিত মনোভাৱ লৈ নিষ্ঠা সহকাৰে কাম কৰিবলৈ আগ্ৰহীসকলক তেওঁক সহযোগ কৰিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সন্মান নিধিৰ 17 কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা 9 কোটি 30 লাখ কৃষকক প্ৰায় 20,000 কোটি টকা বিতৰণ কৰা হ'ব। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্তই কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধকতাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে 2019 চনত এই PM কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে যোগ্য কৃষকক 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি 2,000 কৈ 3টা কিস্তিত হিতাধিকাৰীসকলৰ বেংক একাউণ্টযোগে প্ৰদান কৰা হয়। আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে 11 কোটি কৃষক পৰিয়াল উপকৃত হৈছে। ছিকিম ক্ৰান্তিকাৰী মৰ্চা SKMৰ নেতা প্ৰেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়ভাৱে শপত গ্ৰহণ কৰে। তেওঁৰ লগতে 11গৰাকী কেবিনেট মন্ত্ৰীয়েও আজি শপত লয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰী টামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত সুনং লামা, অৰুণ কুমাৰ উপ্ৰেতি, সন্দুক লাপচা, ভিমহাং লিম্বু অন্যতম। গেংটকৰ কালিজুৰ ষ্টেডিয়ামত আজি বিয়লি আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত বৌদ্ধ ভিক্ষুসকলৰ প্ৰাৰ্থনা, খ্ৰীষ্টধৰ্মী সংগীত গোটৰ গীত পৰিৱেশন আৰু বেদৰ মন্ত্ৰ উচ্চাৰণে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ছিকিম বিধানসভা নিৰ্বাচনত 32খন আসনৰ ভিতৰত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই 31খনতেই জয়লাভ কৰিছিল। ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে মাত্ৰ 1খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছিল। মাজুলী জিলাৰ কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ বিক্ৰীৰ বাবে অহা 12 জুনলৈ সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব। সৰিয়হ ক্ৰয়ৰ সৈতে জড়িত সংস্থা নাফেডৰ তৰফৰ পৰা জিলা কৃষি বিভাগে অৱগত কৰিছে। সেয়েহে কৃষকসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। ডিব্ৰুগড় জিলাৰ কৃষি বিভাগে কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ লাভালাভ সম্পৰ্কে অৱগত কৰিবলৈ বিভিন্ন সজাগতামূলক অভিযান অব্যাহত ৰাখিছে। কৃষি বিভাগে এই আঁচনিৰ অধীনত জয়পুৰ, মহকুমাৰ, মূৰহানীগাঁও আৰু নাহৰকটীয়া কৃষি চক্ৰৰ ধদুমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কৃষকসকলৰ পঞ্জীয়নৰ সুবিধাৰ্থে আজি এটা শিবিৰ অনুষ্ঠিত কৰে। যক্ষ্মা নিবাৰণৰ লক্ষ্যৰে কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত বিচিজি ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অন্য জিলাসমূহৰ দৰে শিৱসাগৰ জিলা প্ৰশাসনে ভেকচিন প্ৰদান কাৰ্যসূচীৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ 1.5 লাখ লোকক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে 2021 চনৰ পৰা যক্ষ্মা নিবাৰণ শাখাই দেশৰ পৰা যক্ষ্মা ৰোগ নিৰাময় কৰিবৰ বাবে টীকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিশেষ কাৰণত বাওঁহাতা চিতা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই যোজনা সামৰি ল'ব। প্ৰাপ্তবয়স্ক যিকোনো দুজন সুস্থ লোকে এই বিনামূলীয়া বিচিজি ভেকচিন ল'ব পাৰিব। মাজুলী জিলা কৃষি বিভাগৰ অধীনত আত্মাৰ উদ্যোগত আজি গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত মহৰিচুক আৰু মালাপিন্ধা মিৰিগাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফলা খেতি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ অনুষ্ঠানত মহিলাসকলৰ মাজত খেতিৰ বাবে যাৱতীয় সামগ্ৰী বিতৰণ কৰা হয়। গড়মূৰ আৰু কমলাবাৰী কৃষি চক্ৰৰ কেইবাগৰাকীও কৃষি উন্নয়ন বিষয়ৰ লগতে কাঠফলা খেতিৰে স্বাৱলম্বী হোৱা মাধুৰীমা দত্তই এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংলাদেশ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব।